Good morning, Ito Agashwani Kohima. Phujur laga khobor puri asim kongnongla. Cabinet pra munjurdo digina health coverage to sub senior citizens kan over 70 salopor lokodi tokopisa kambai khan nasai gena sub lokodi Ayushman Bharat PM Jan Arogya Yojana ni jedi dibula se cabinet meeting Delhi di juagali rakhya basuri khobor manokhan lokodi kutha kore Union Minister Ashwani Vaishnava kosi senior citizens kan ba 5 lakh toka dakto free treatment karni facility pabule ase. Senior citizens kan omar 70 sal aru upper John Kanba dusra public health insurance schemes kan central government health schemes ex-serviceman contributory health scheme Ayushman central armed police force nishana lab kan payasi tai kan brabi etia pai thakya schemes kan duchhani boli paribo noholi ABPMGY karoni opt koribuli paribo. Senior citizens John Kanba private health insurance policies noholi employees state insurance scheme nichidi thakyasi tai kan brabi ABPMGAY nichidi lab khandu othaboli eligible hobole ase. Defence Minister Rajnath Singh bra koisi ki simunadi thakya bosti kan laga holistic unnati diboli sarkar hi pura committed ase. Border area development conclave ti juakali nai delhi ti kotha kori Singh bra koisi border roads organization bra 8500 kilometer rasta aro 400 upor permanent tolong khandu jua ticket samari banai dise minister ba koise ki simuna jaga khandi tourism par haidi boli sarkar ba special dorkar du rakhi ase. Deputy Chief Minister aru Minister in charge of planning and transformation aru national highway TR Zeliang ba jua kali ekta meeting chair kori kena state ti rasta sector logo juriya issues ti kotha korise. Meeting di chief secretary engineer in chief NPWD chief engineer PWD NH chief engineer PWD RNB Executive Director R.O. Koyama, NHIDCL, aro Project Sewak BRO laka representative pra joklo se. Meeting samadhi, Zeliangbra State ti rasta bia obasta upor John di narukhikana prokhon kiri aro dusra niyombra anidia dukpra bishi bia kuridia laka tu saikena implementing agencies logodi mondi kena nicho kam gori bale du koyri se. Rasta kan NHIDCL nichedi aro bishi du NH29 4 lane rasta aro NH2 di narukhikana mati maslaik kiri aro mati dabi Takyadi NHIDCL bra October 6 samoy dakte 2-way traffic balbra banai dibuli karone bi biswas janai dise NHIDCL bra bi short term plan present kuri dikena pakla bahar karone gari khan naruki gena bolabuli dibuli jon dibi highway laga dangor portion ekta do nodi bra loi jaise long term solution karone chati nodi laga rasta তো দুসরাদে ঘোড়াই কেনা লই যাবলি ইটোবরা ভাবনা বি জনাই দিছে জেচা মাটি কিরিয়া NHIDCL প্রা স্টেট সরকার লোকটি রাস্তা বনাই দিয়া কাম জারি থাকিয়াদি দুখ না হবলি কারণে এক হপ্তা নিমিতে গাড়ি না পলাই কেনা রাস্তা দু বন রাখি দি বলি কারণে বি অনুরোধ করেছে KMC পুরানা ময়লা ফেলা জায়গা সামনে NH2090 নতুন মাটি গিরিয়া কারণে NPWD NH bra September 11 tarikh sam dakti rasta khulai dibole bi biswas janai dise Deputy Chief Minister aro Chief Secretary Prabhi NH29 laga obostha di thikana na thakia karone alag alag jaga di satta rasta khan logoti dorkar rakhibole do janai dise Chief Minister Nipiru bra Daisy Yatan Mori Jawapur munduk janai dise jondo Geoffrey Yatan editor aro publisher Nagaland Post laga amasi taido September 11 tarikh di mori jaise Rio bra Daisy to Ishwar logodi dangor biswas thakia aro morom thakia maiki ekjon John bra dukhi manokan logodi modop dia ekta asibeli koise social worker ekta hisabi samaj logodi dangor modop dia karone governance medal paijua ekjon asibeli koi Chief Minister ba koise ki tai laga morom কিয়া নিয়ম কারণে আৰু তাই ৰা ৰাখি দিয়া সুন্দৰ লেগাচি কাৰণে তাইটো হোতা ইয়াত কৰিবলৈ আছে ৰিঅ লগতে তালাক পৰিবাৰ ব্ৰাহ্মণক থাকিয়া পৰিবাৰ মেম্বাৰছ লগতে কণ্ডোলেন্স জনাইছে আৰু ইয়াতেন পৰিবাৰ লগতে তাকুত আৰু শক্তি বুলি প্ৰাৰ্থনা দিছে কহিমা প্ৰেছ ক্লাব ডিমাপুৰ প্ৰেছ ক্লাব মুকুকচং প্ৰেছ ক্লাব আৰু ৰাইজিং পিপলছ পাৰ্টিৰ পৰা ডেজি ইয়াতেন মৰিজাদি মন্তব জনাই দিছে একটা ভাৰ্টিকেল গাৰ্ডেন দো NVCC কনভেনশ্যন চেণ্টাৰ কহিমাৰে National Clean Air Program NCAP initiative banai dise 300 upor ornamental plants kanto Kohima Forest Division bra juakali rupai dikena NVCC Convention Center jaga phirodi hawa safa kuri dia hisabi hobol ase Kohima Forest Division aro NVCC members bra manukhan lokoti etu initiative ti khushi hobuli aro etu banai rakhi dia do biya na kori dibuli onurodh korise আৰু হাওবানী খবৰ দি ইণ্ডিয়া মিটিঅৰলজিকেল ডিপাৰ্টমেণ্টৰ পৰা ভাৰী প্ৰকণ্ড আছাম, মেঘালয় আৰু অৰুণাচল প্ৰদেশ দি আহিয়া 6-3 কাৰণে হ বুলি দেখাই আছে। ইটো নিচিনা হাওপানীৰ অৱস্থাটো নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ৱেষ্ট বেংগল, ছিকিম আৰু বিহাৰ দিবি ছেপ্টেম্বৰ 14 তাৰিখ তাক হবলৈ আছে। আৰু আজি ফুজৰ লগা নাগামিজ খবৰ ইমানটি শেষ কৰি আজি আপুনি কাঞ্চব কাৰণে ভাল দিন হবি।